প্ৰথম ৰাজাৱলী পাঁচ অধ্যায় মন্দিৰ নিৰ্মাণৰ আয়োজন। যেতিয়া তীৰৰ ৰজা হিৰমে চলোমনক তেওঁৰ পিতৃৰ সলনি ৰজা অভিষেক কৰাৰ কথা শুনিলে, তেতিয়া তেওঁ চলোমনৰ ওচৰলৈ নিজৰ ডাকবোৰক পঠিয়াই দিলে, কিয়নো চলোমনৰ পিতৃ দাউদৰ সৈতে তীৰৰ ৰজা হিৰমৰ সদায় বন্ধুত্ব আছিল। তেতিয়া চলোমনে হিৰমলৈ কৈ পঠিয়ালে, আপুনি জানে যে মোৰ পিতৃ দাউদে তেওঁ ঈশ্বৰ যিহোৱাৰ নামৰ উদ্দেশ্যে গৃহ নিৰ্মাণ কৰিব নোৱাৰিলে, কিয়নো যেতিয়ালৈকে যিহোৱাই তেওঁৰ শত্ৰুবোৰক ভৰিৰ তল নকৰিলে তেতিয়ালৈকে তেওঁ চাৰিওফালে যুদ্ধ হৈ আছিল। কিন্তু এতিয়া মোৰ ঈশ্বৰ যিহোৱাই সকলোফালে মোক বিশ্ৰাম দিছে, এতিয়া কোনো শত্ৰুও নাই আৰু কোনো ধৰণৰ আপদ ঘটা নাই, গতিকে মই মোৰ ঈশ্বৰ যিহোৱাৰ নামৰ উদ্দেশ্যে এটি গৃহ সাজিবলৈ মন কৰিছোঁ। মোৰ পিতৃ দাউদৰ আগত যিহোৱাই এইদৰে কৈছিল, মই তোমাৰ পদত তোমাৰ যিজন পুত্ৰক সিংহাসনত বহুৱাম তেওঁই মোৰ নামৰ উদ্দেশ্যে গৃহ নিৰ্মাণ কৰিব। এই হেতুকে আপুনি এতিয়া আপোনাৰ লোকসকলক মোৰ বাবে লিবানুনৰ পৰা এৰচ কাঠ কাটি আনিবলৈ আজ্ঞা কৰক, মোৰ ডাকবোৰ আপোনাৰ ডাকবোৰৰ লগত যোগদান কৰিব, আৰু আপুনি যি ক'ব সেইদৰে মই আপোনাৰ ডাকবোৰৰ দিবলগীয়া বেচ আপোনাক দিম, কিয়নো আপুনি জানে যে চিদুনিয়াসকলৰ দৰে কাঠ কাটিব জনা মানুহ আমাৰ মাজত নাই। তেতিয়া হিৰমে চলোমনৰ এই কথা শুনি বৰ আনন্দিত হৈ ক'লে, যিজন সৰ্বশক্তিমান ঈশ্বৰে সেই মহান জাতিৰ ওপৰৰ ৰাজত্ব কৰিবলৈ দাউদক এজন জ্ঞানী পুত্ৰ দান কৰিলে, আজি সেই যিহুৱা ধন্য। পাছত হিৰমে চলোমনৰ ওচৰলৈ কৈ পঠিয়ালে, আপুনি মোলৈ পঠিওৱা বাৰ্তা মই শুনিলোঁ, মই এৰচ কাঠ আৰু দেৱদাৰু কাঠৰ বিষয়ে আপোনাৰ মনৰ সকলো বাঞ্ছা সিদ্ধ কৰিম, মোৰ ডাকবোৰে লিবানুনৰ পৰা সেইবোৰ নমাই সাগৰলৈ আনিব, আৰু মই ভূৰ বান্ধি সমুদ্ৰৰ পথে আপুনি নিৰ্দেশ দিয়া ঠাইলৈ পঠিয়াই দিম, সেই ঠাইত ভূৰ মেলিলে আপুনি সেইবোৰ লৈ যাব, আৰু মোৰো বাঞ্ছা সিদ্ধ কৰিবলৈ আপুনি মোৰ লোকসকলৰ বাবে খোৱা বস্তুৰ যোগান ধৰিব। এইদৰে হিৰমে চলোমনৰ মনৰ বাঞ্ছাৰ দৰে সকলো এৰচ আৰু দেৱদাৰু কাঠ দিলে। চলোমনে হিৰমৰ লোকসকলৰ বাবে আহাৰ যোগান ধৰিবলৈ তেওঁক 20,000 কোৰ ঘেঁহু ধান আৰু 20 কোৰ শুদ্ধ তেল দিলে। এইদৰে চলোমনে বছৰে বছৰে হিৰমক দিলে। যিহুৱাই নিজ প্ৰতিজ্ঞা অনুসাৰে চলোমনক জ্ঞান দিলে, হিৰম আৰু চলোমন দুয়োৰে মাজত এক শান্তিপ্ৰিয় ভাৱ আছিল, আৰু তেওঁলোক দুয়োজনে এটি নিয়ম স্থাপন কৰিছিল। পাছত চলোমন ৰজাই গোটেই ইজৰাইলৰ মাজৰ পৰা বাধ্যতামূলকভাৱে বন্দী কাম কৰিবলৈ মানুহ গোটালে, সেই গোট খোৱা লোক 30,000 হ'ল। তেওঁ মাহেকীয়া পালক্ৰমে সিহঁতৰ 10,000 লোকক লিবানুনলৈ পঠিয়ায়। সিহঁত এমাহ এমাহ লিবানুনত থাকে আৰু দুমাহ নিজ ঠাইত থাকে। চলোমনৰ 70,000 ভাৰবোৱা আৰু 80,000 শিলকটীয়া লোক পৰ্বতত আছিল। তাৰ বাহিৰেও কাম কৰা লোকসকলক তদাৰক কৰিবলৈ তেওঁলোকৰ ওপৰত চলোমনৰ 3,300 প্ৰধান বিষয়া আছিল। ৰজাৰ আজ্ঞা অনুসাৰে গৃহৰ ভিত্তিমূল স্থাপন কৰিবলৈ শিলৰ খনিৰ পৰা তেওঁলোকে কটা বৰ বৰ উন্নত প্ৰকাৰৰ শিলবোৰ কাটি আনিছিল। চলোমন আৰু হিৰমৰ ঘৰ সজীয়া লোকসকল আৰু গিবলীয়া লোকসকলে সেইবোৰ শিল কাটিলে, আৰু এইদৰে সিহঁতে গৃহ নিৰ্মাণ কৰিবলৈ কাঠ আৰু শিলো যুগুত কৰিলে।